বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যাপক চাফাই অভিযানত অংশগ্ৰহণ কৰি স্বচ্ছতাহী সেৱা অভিযানত দেশক নেতৃত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে আজি ৰাষ্ট্ৰীয় হালধি পৰিষদ গঠনৰ কথা ঘোষণা কৰে। চলিত বৰ্ষৰ ছেপ্টেম্বৰত সামগ্ৰী আৰু সেৱা কৰৰ বাবদ মুঠ 1,65,712 কোটি টকা ৰাজহ সংগ্ৰহ কৰা হৈছে আৰু চীনৰ হাংঝৌত চলি থকা এছিয়ান গেমছত ভাৰতে এতিয়ালৈকে 13টা সোণ, 16টা ৰূপ আৰু 16টা ব্ৰঞ্জসহ মুঠ 45টা পদকেৰে চতুৰ্থ স্থানত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যাপক চাফাই অভিযানত অংশগ্ৰহণ কৰি স্বচ্ছতাহী সেৱা অভিযানত দেশক নেতৃত্ব দিয়ে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে সুস্থ সবল জীৱনৰ হকে আগ্ৰহীসকলক প্ৰভাৱিত কৰি অহা ফিটনেছ ইনফ্লুয়েঞ্জাৰ অংকিত দেৱনচুৰিয়াৰ সৈতে চাফাই অভিযানত অংশগ্ৰহণ কৰে আৰু আৱৰ্জনা চাফা কৰে। শ্ৰীমোদীয়ে অংকিতৰ সৈতে কথোপকথনতো মিলিত হয়। এই কথোপকথনত শ্ৰীমোদীয়ে শাৰীৰিক সুস্থতাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে চাফাই অভিযানৰ সময়ত দেৱনচুৰিয়াৰ সৈতে হোৱা মত বিনিময়ৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে 1 তাৰিখ 1 ঘণ্টা একেলগে উদ্যমৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীৰ আহান মৰ্মে আজি সমগ্ৰ দেশৰ জনসাধাৰণে ব্যাপক চাফাই অভিযানত অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে গান্ধী জয়ন্তী প্ৰাক্কণত জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে আজি দিনৰ 10 বজাত 1 ঘণ্টাৰ বাবে চাফাই অভিযানত অংশগ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছিল। প্ৰধানমন্ত্ৰীয়ে আকাশবাণীৰ যোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানৰ শেহতীয়া খণ্ডটোত স্বচ্ছতাহী সেৱা অভিযানৰ গুৰুত্ব আলোকপাত কৰি আজিৰ দিনটো স্বচ্ছতা অভিযানৰ বাবে সময় উলিয়াবলৈ আহান জনাইছিল। এই অভিযানৰ অধীনত দেশৰ নগৰ আৰু গ্ৰাম্যাঞ্চলত 6,40,000ৰো অধিক ঠাই শ্ৰমদানৰ বাবে বাছনি কৰা হৈছিল। সমাজৰ সকলো শ্ৰেণীৰ লোকে বজাৰ, ৰেল লাইন, জলাশয়, পৰ্যটনস্থলী, উপাসনাস্থলীৰ লেখীয়া ৰাজহুৱা স্থানসমূহত চাফাই অভিযান অংশগ্ৰহণ কৰে। এই অভিযানৰ অংশ হিচাপে ভালেসংখ্যক আৱাসী কল্যাণ পৰিষদে প্ৰায় 1,00,000 আৱাসিক এলেকাত স্বেচ্ছাই শ্ৰমদানৰ বাবে ওলাই আহে। ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱানসকলেও বিভিন্ন স্থানত জনসাধাৰণৰ সৈতে চাফাই অভিযানত অংশ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি তেলেংগানা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰীয় হালধি পৰিষদ গঠনৰ কথা ঘোষণা কৰে আৰু লগতে মুলুগুৰ চামাক্কা চৰক্কা কেন্দ্ৰীয় জনজাতীয় বিশ্ববিদ্যালয়ৰ বাবে 900 কোটি টকাৰ ঘোষণা কৰে। ইয়াৰ পূৰ্বে হায়দৰাবাদত উপস্থিত হৈ শ্ৰীমোদীয়ে পথ, ৰেল, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু উচ্চ শিক্ষাৰ খণ্ডত 13,500 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে কৃষ্ণা ষ্টেচনৰ পৰা হায়দৰাবাদ ৰায়চুৰ হায়দৰাবাদ ৰেল সেৱাৰ শুভাৰম্ভ কৰে। এই ৰেল সেৱাই হায়দৰাবাদ, ৰংগাৰেড্ডী, মেহবুব নগৰ, নাৰায়ণপেট জিলাক কৰ্ণাটকৰ ৰায়চুৰ জিলাৰ সৈতে সংযোগ কৰিব। ইয়াৰ জৰিয়তে মেহবুব নগৰ আৰু নাৰায়ণপেটৰ পিছপৰা কেইবাটাও অঞ্চললৈ প্ৰথমবাৰৰ বাবে ৰেল সংযোগ স্থাপন হ'ব। প্ৰধানমন্ত্ৰীয়ে নাগপুৰ বিজয়ৱাড়া অৰ্থনৈতিক কৰিডৰৰ অংশস্বৰূপ মুঠ পথটো আৰু প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পত ৱাৰেংগলৰ পৰা খাম্মাম সংযোগী 108 কিলোমিটাৰ দৈৰ্ঘ্যৰ 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু খাম্মামৰ পৰা বিজয়ৱাড়া সংযোগী 9 কিলোমিটাৰ 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ অন্তৰ্ভুক্ত আছে। এই পথ প্ৰকল্পসমূহ মুঠতে 6,400 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা হ'ব। তেওঁ হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ 5টা নতুন ভৱন মুকলি কৰে। ইফালে শ্ৰীমোদীয়ে মুনিয়াবাদ মেহবুব নগৰ খণ্ডতো নিৰ্মিত জাকলিয়ে কৃষ্ণা আৰু HPCLৰ হাছান চৰলাপল্লী LPG পাইপলাইন প্ৰকল্পৰ মাজত 2,661 কোটি টকা ব্যয়েৰে এক নতুন ৰেলপথ দেশৰ বাবে উৎসৰ্গা কৰে। কাছিগুড়া ৰায়চুৰ কাছিগুড়াৰ মাজত ডেমো ৰেল সেৱাৰ উদ্বোধন কৰাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে সূৰ্যপেট খাম্মামৰ পৰা 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ উদ্বোধন কৰে। লগতে অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণপট্টনম আৰু হায়দৰাবাদৰ মাজত মাল্টি প্ৰডাক্ট পাইপলাইন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। সেই অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী কিষাণ ৰেড্ডীয়ে কয় যে কেন্দ্ৰই তেলেংগানাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ বাবে 9,00,000 কোটি টকা ব্যয় কৰিছে। এই ভ্ৰমণ সামৰি পৰহিলৈ প্ৰধানমন্ত্ৰী মোদী নিজামাবাদলৈ যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ BRS চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি আৰু কৃষকৰ আঁচনি তথা কাৰ্যসূচীসমূহৰ অপব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ তুলিছে। পালামুৰু প্ৰজাগৰ্জন কৃষক জনসভাত ভাষণ দি শ্ৰীমোদীয়ে কয় যে BRS চৰকাৰখনে কৃষকৰ কাৰ্যসূচীসমূহক ব্যক্তিগত লাভালাভৰ বাবে অপব্যৱহাৰ কৰিছে। তেওঁ লগতে জলসিঞ্চনৰ ক্ষেত্ৰত দুৰ্নীতি হোৱাৰো অভিযোগ তোলে। ৰাজ্যখনৰ কৃষকসকলক সহায় কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনত PM কিষাণ সন্মান নিধিৰ জৰিয়তে 10,000 কোটি টকা ব্যয় কৰা হৈছে। মহিলা সংৰক্ষণ আইনে সমগ্ৰ দেশৰে মহিলাসকলৰ সবলীকৰণত সহায় কৰিব বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কেন্দ্ৰৰ NDA চৰকাৰখনে মুদ্ৰা যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, মহিলাসকলৰ বাবে উজ্বলা যোজনাৰ দৰে বিভিন্ন আঁচনি আৰু কাৰ্যসূচী ৰূপায়ণৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়েও উল্লেখ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চলিত বৰ্ষৰ ছেপ্টেম্বৰত সামগ্ৰী আৰু সেৱাকৰৰ বাবদ মুঠ 1,62,712 কোটি টকা ৰাজহ সংগ্ৰহ কৰা হৈছে। ইয়াৰে 29,818 কোটি টকা কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱাকৰ, 37,657 কোটি টকা ৰাজ্যিক সামগ্ৰী আৰু সেৱাকৰ, 83,623 কোটি টকা সংযোজিত সামগ্ৰী আৰু সেৱাকৰ আৰু 11,613 কোটি টকা উপকৰ হিচাপে সংগ্ৰহ কৰা হৈছে। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ছেপ্টেম্বৰত সংগ্ৰহ হোৱা সামগ্ৰী আৰু সেৱাকৰৰ পৰিমাণ যোৱা বছৰৰ এই একেটা মাহতে সংগৃহীত সামগ্ৰী আৰু সেৱাকৰতকৈ 10% বেছি। উল্লেখযোগ্য যে 2023-24 বৰ্ষৰ চতুৰ্থবাৰৰ কাৰণে সৰ্বমুঠ সামগ্ৰী আৰু সেৱাকৰ সংগ্ৰহৰ পৰিমাণ 1,60,000 কোটিতকৈও অধিক হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে 2047 চনত উন্নত দেশ হিচাপে পৰিগণিত হবলৈ ভাৰতক আধুনিক সা সঁজুলিৰে সমৃদ্ধ এটা শক্তিশালী প্ৰতিৰক্ষা বাহিনীৰ প্ৰয়োজন। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা হিচাপ বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। আজি নতুন দিল্লীত বিভাগটোৰ 274 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে বিভিন্ন ডিজিটীয় পদক্ষেপৰ শুভাৰম্ভ কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। এই অনুষ্ঠানতে শ্ৰীসিঙে বিভাগটোৰ প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰা 5টা গোটক ৰক্ষামন্ত্ৰীৰ উৎকৃষ্টতা বঁটা 2023 প্ৰদান কৰে। চীনৰ হাংঝৌত অনুষ্ঠিত 2023 বৰ্ষৰ এছিয়ান গেমছৰ আজি অষ্টম দিনা ভাৰতে এতিয়ালৈকে 13টা সোণ, 16টা ৰূপ আৰু 16টা ব্ৰঞ্জসহ 45টা পদক লাভ কৰি পদক তালিকাত চতুৰ্থ স্থানত আছে। পুৰুষৰ ছটফুটত ভাৰতৰ তেজিন্দৰ পাল সিং টোৰে 20.63 মিটাৰ দলীয় স্বৰ্ণ পদক লাভ কৰে। ট্ৰেক আৰু ফিল্ড এথলেটিকছত ভাৰতে প্ৰথমটো সোণৰ পদক লাভ কৰাৰ বিপৰীতে অবিনাশ মুকুন্দ চেৱেলে পুৰুষৰ 3,000 মিটাৰ ষ্টিপল ফিল্ডত স্বৰ্ণ পদক লাভ কৰি দেশক গৌৰৱান্বিত কৰে। পুৰুষৰ শ্বুটিঙৰ ব্যক্তিগত ট্ৰেকত ভাৰতৰ শ্বুটাৰ কাইনান ডাৰিয়া সেনায়ে পদক লাভ কৰে। এক ৰোমাঞ্চকৰ খেলত সেনায়ে লেবেল হেডত থাকি 32 পইণ্টৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে সেনায়ে জোৰাবৰ সিং সান্ধু আৰু পৃথ্বীৰাজ সঞ্জাইমানৰ সৈতে পুৰুষৰ দলীয় ট্ৰেকত 361 পইণ্টেৰে স্বৰ্ণ পদক লাভ কৰে। মহিলাৰ ট্ৰেপ ইভেণ্টত ৰাজেশ্বৰী কুমাৰী, মনীষা কীৰ আৰু প্ৰীতি ৰজকে ভাৰতৰ হৈ ৰূপৰ পদক লাভ কৰে। ইয়াৰ লগে লগে ভাৰতৰ শ্বুটিং অভিযানত পদকৰ সামৰণি পৰে। শ্বুটিঙত ভাৰতে অভিলেখ সংখ্যক 22টা পদক লাভ কৰে, যিটো এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ সৰ্বাধিক পদক। মহিলাৰ ব্যক্তিগত গল্ফ ইভেণ্টত অদিতি অশোকে ৰূপৰ পদক লাভ কৰে। তেওঁৱেই এছিয়ান গেমছত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা গল্ফাৰ। এথলেটিকছত খিতাপৰ দাবীদাৰ জ্যোতি ইয়াৰজীয়ে মহিলাৰ 200 মিটাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম নহল। অসমৰ অম্লান বৰগোহাঁয়ে পুৰুষৰ 200 মিটাৰৰ তৃতীয় স্থান অধিকাৰ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় বক্সাৰ পাৰ্বিন হুদাই উজবেকিস্তানৰ চিতুৰা টুৰ্ডি বেকোভাক 5-0 ব্যৱধানত পৰাস্ত কৰি মহিলাৰ 57 কিলোগ্ৰাম শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এই জয়েৰে পাৰ্বিনক পদক লাভ কৰাৰ আশ্বাস দিয়াৰ বিপৰীতে ভাৰতে পেৰিছ 2024ৰ বাবে এই শাখাত অলিম্পিক কোটা নিশ্চিত কৰে। এতিয়া পাৰ্বিনে বুধবাৰে ছেমিফাইনেল খেলিব। ভাৰতৰ পুৰুষৰ বেডমিণ্টন দলটোৱে বৰ্তমান ফাইনেলত পূৰ্বৰ চেম্পিয়ন চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। একক শাখাত লক্ষ্য সেনে টি ইউ কিক পৰাস্ত কৰি ভাৰতক 1-0 অগ্ৰগতি প্ৰদান কৰে। এতিয়া বাতৰি শেষ কৰাৰ আগতে প্ৰধানমন্ত্ৰীকো মই আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যাপক চাফাই অভিযানত অংশগ্ৰহণ কৰি স্বচ্ছতা ই সেৱা অভিযানত দেশক নেতৃত্ব দিয়ে। প্ৰধানমন্ত্ৰীয়ে আজি হালধি পৰিষদ গঠনৰ কথা ঘোষণা কৰে। চলিত বৰ্ষৰ ছেপ্টেম্বৰত সামগ্ৰী আৰু সেৱাকৰৰ বাবদ মুঠ 1,62,712 কোটি টকা ৰাজহ সংগ্ৰহ কৰা হৈছে আৰু চীনৰ হাংঝৌত 40 টকা এছিয়ান গেমছত ভাৰতে এতিয়ালৈকে 13টা সোণ, 16টা ৰূপ আৰু 16টা ব্ৰঞ্জসহ মুঠ 45টা পদকেৰে চতুৰ্থ স্থানত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।